Iya, Akahbani. Bateri kuisu, onkul jadi hormai. Etir perhan bateri homohol. Operation Sindhura ke dhori bibhinna bikhoy kuloi duty ko khor han khon kole srishti kora pulostulya poribekhor majote lokohoba aru rajya hobar odibekhon aji bioli 2 bojaloi stogito rakhibolia hoy pradhanmantri Narendra Modi uporashtrapati podor pora obbohoti grohon kora Jagdeep Dhankhar husaisto kamona korise rashtrapati Srimati Draupadi Murmu Sidhankhar porote potro grohon kori griha mantralaye loi preran korise bhobishyoto proyojonita puronor babe Prasar Bharati batri kokkhot krittim buddhimotta chalito somadhanor pilot prokalpo rupayon korise boli Prasar Bharati mukhya karjobahi bikhoya Gaurav বিডিএ প্রকাশ করেছে বাংলাদেশের বিমান দুর্ঘটনার প্রাণ হেরওয়া লোকসংখ্যা 27 লোক বৃদ্ধি পাইছে আর ভারত আর ইংল্যান্ডের মাজের মহিলার এদিনিয়া আন্তর্জাতিক ক্রিকেটের চূড়ান্ত খেলখন আজ ইংল্যান্ডের চেস্টার লেস্টিটত অনুষ্ঠিত হব এটা শুনক বিতং বাতৰি বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ মাজতে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন আজি বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয় প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে অপাৰেচন সিন্ধুৰ আৰু বিহাৰৰ বিশেষ প্ৰগাঢ় পৰ্যালোচনা এছআইআৰকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনাই পুনৰ শ্লোগান দিবলৈ আৰম্ভ কৰে এনে দাবীসমূহৰ সমৰ্থনত শ্লোগান দি সদনৰ মজিয়ালৈ উঠি অহা সাংসদসকলক অধিৱেশনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰিবলৈ অধ্যক্ষৰ আসনত থকা বিজেপি সাংসদ জগদম্বিকা পালে অনুৰোধ জনায় যদিও সাংসদসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে সংসদীয় দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘালেও নিয়মানুসৰে সকলো বিষয়ে আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি তেওঁলোকক সদনৰ কাম কাজ চলাই নিয়াত সহযোগ কৰিবলৈ অনুৰোধ জনায় তৎসত্ত্বেও বিৰোধী পক্ষৰ সাংসদসকলে প্ৰতিবিধি কাৰ্যসূচী প্ৰত্যাহাৰ নকৰাত অধ্যক্ষই বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে একেদৰে ৰাজ্যসভাতো বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয় প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱা সময়তে একেধৰণৰ বিষয় উত্থাপন কৰি তেওঁলোকে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ মাজতে অধ্যক্ষৰ আসনত থকা বিজেপি সাংসদ ঘনশ্যাম তিৱাৰীয়ে সদনৰ প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ইয়াৰ মাজতে অধ্যক্ষগৰাকীয়ে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা জাননীৰ বিষয়ে সদনক অৱগত কৰায় আৰু পৰৱৰ্তী সময়ত তেওঁ বিয়লি 2 বজালৈ সদন স্থগিত ৰখা বুলি ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰা জগদীপ ধনখৰৰ সুস্বাস্থ্য কামনা কৰিছে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰা উপৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশৰ উপৰাষ্ট্ৰপতিকে ধৰি ভিন ভিন পদবীত কাৰ্যনিৰ্বাহৰ জৰিয়তে শ্ৰীধনখৰে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ভালেমান সুযোগ লাভ কৰিছে আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কালি স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীধনখৰে উল্লেখ কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰিছে তেওঁৰ কাৰ্যকালত আগবঢ়োৱা সহায় সমৰ্থনৰ বাবেও শ্ৰীধনখৰে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীধনখৰে একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰতিও কৃতজ্ঞতা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতা আৰু সমৰ্থনক অমূল্য বুলি অভিহিত কৰি তেওঁ কয় যে শ্ৰীধনখৰে তেওঁৰ কাৰ্যকালত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে শ্ৰীধনখৰে সংসদৰ সদস্যসকলৰ পৰা পোৱা সমৰ্থন বিশ্বাস আৰু স্নেহ সদায় মনত ৰাখিব বুলিও উল্লেখ কৰে ভাৰতৰ দৰে বৃহৎ গণতন্ত্ৰৰ এখন দেশত উপৰাষ্ট্ৰপতি হিচাপে লাভ কৰা অমূল্য অভিজ্ঞতাৰ বাবে শ্ৰীধনখৰে সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ লগতে কয় যে ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি আৰু উন্নয়নৰ সাক্ষী হ'বলৈ পোৱাটো তেওঁৰ বাবে সন্তুষ্টিৰ কাৰণ উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰি প্ৰয়োজনীয় কাৰ্যব্যৱস্থাৰ বাবে গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে বিহাৰত সম্পাদন কৰা বিশেষ প্ৰগাঢ় পৰ্যালোচনা এছআইআৰৰ বিৰুদ্ধে বিৰোধী পক্ষৰ সাংসদসকলে আজি সদনৰ মকৰদাৰত প্ৰতিবাদ সাব্যস্ত কৰে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়েও অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সাংসদসকলে বিভিন্ন প্লে কাৰ্ড প্ৰদৰ্শন কৰি আৰু শ্লোগান দি এনে পৰ্যালোচনাৰ আইনসংগত যুক্তি দাঙি ধৰিবলৈ চৰকাৰক দাবী জনায় তেওঁলোকে লগতে এই প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰাৰ বাবেও দাবী উত্থাপন কৰে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ সমাজবাদী পাৰ্টি ৰাষ্ট্ৰীয় জনতা দল তৃণমূল কংগ্ৰেছ ডি এম কে আৰু আন ভিন ভিন দলৰ সাংসদসকলে অংশগ্ৰহণ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰে সফলতা লাভ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মজুতৰ পৰিমাণ বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে মুকলি বজাৰত ক্ৰয় কৰা শস্যৰ কৌশলগত বিক্ৰী আৰু নিৰ্বাচিত খাদ্য সামগ্ৰীৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৰাজসাহাৰ্য প্ৰদান কৰিছিল। শ্ৰীমতী সীতাৰমণে লগতে কয় যে এই পদক্ষেপসমূহৰ জৰিয়তে 2023-24 চনত মুদ্ৰাস্ফীতিৰ হাৰ 5.4% পৰা 2024-25 চনত 4.6% পৰ্যন্ত হ্ৰাস কৰাটো সম্ভৱপৰ হৈছে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এছিয়া পেচিফিক ইনষ্টিটিউট ফৰ ব্ৰডকাষ্টিং ডেভেলপমেণ্ট AIBD সাধাৰণ সন্মিলনৰ সভাপতি গৌৰৱ দ্বিবেদীয়ে কয় যে প্ৰচাৰ ভাৰতীয় ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বাতৰি কক্ষত কৃত্ৰিম বুদ্ধিমত্তা চালিত সমাধানৰ পাইলট প্ৰকল্প ৰূপায়ণ কৰিছে। কম্বোডিয়াৰ চিম ৰিপত 20 সংখ্যক এছিয়া মিডিয়া সন্মিলনৰ উদ্বোধনী অধিৱেশনৰ সময়ত শ্ৰীদ্বিবেদীয়ে এই কথা কয়। তেওঁ আলোকপাত কৰে যে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিৱৰ্তনে বাতৰি আৰু সম্প্ৰচাৰ উদ্যোগক মৌলিকভাৱে নতুন ৰূপ দিছে। তেওঁ লগতে কয় যে এই লক্ষ্যৰে প্ৰচাৰ ভাৰতীয়ে স্বয়ংক্ৰিয় কণ্টেণ্ট কিউৰেশ্যন আৰম্ভ কৰিছে, তথ্য পৰীক্ষা বৃদ্ধি কৰিছে আৰু গভীৰ কাহিনী কথনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্ৰীদ্বিবেদীয়ে মন্তব্য কৰে যে ভাৰতত জনসেৱা সম্প্ৰচাৰৰ মূলতে আছে সকলোকে সামৰি লোৱাৰ নীতি। তেওঁ আলোকপাত কৰে যে দূৰদৰ্শনৰ ফ্ৰী ডিছ প্লেটফৰ্ম আৰু আকাশবাণীৰ ডিজিটেল পদক্ষেপে প্ৰসাৰতা বৃদ্ধি কৰিছে আৰু প্ৰতিজন নাগৰিকে বিশ্বাসযোগ্য বাতৰি, শিক্ষা আৰু মনোৰঞ্জনৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰচাৰ ভাৰতীৰ ৱেবছ OTTয়ে এই দৃষ্টিভংগীক এক নতুন ডিজিটেল সাংস্কৃতিক আন্দোলনৰ মঞ্চ হিচাপে চিহ্নিত কৰিছে। দ্বিবেদীয়ে এছিয়া পেচিফিক দেশসমূহৰ 400ৰো অধিক আগশাৰীৰ সম্প্ৰচাৰক, নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক আৰু সংবাদ মাধ্যমৰ লোকসকলক একত্ৰিত কৰাৰ বাবেও AIBD-ক প্ৰশংসা কৰে। বাংলাদেশৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আহত আন 78জন লোকে সম্প্ৰতি বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শিশুকে ধৰি 20গৰাকী লোকৰ মৃতদেহ বৰ্তমানলৈ সংশ্লিষ্ট পৰিয়ালসমূহক গতাই দিয়া হৈছে। উল্লেখযোগ্য যে বিমান দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ 25গৰাকী শিশু বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। উদ্যমিতা সৃষ্টিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 4টা ইনকিউবেশ্যন কেন্দ্ৰৰ ভিতৰত নাগালেণ্ড বিশ্ববিদ্যালয় এটা অন্যতম কেন্দ্ৰ হিচাপে নিৰ্বাচিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানসমূহত উদ্যোগীকৰণ বিকাশ কেন্দ্ৰ আৰু ইনকিউবেশ্যন কেন্দ্ৰ স্থাপন, বিকাশ আৰু পৰিচালনা শীৰ্ষক প্ৰকল্পটো উত্তৰ পূব পৰিষদৰ পৃষ্ঠপোষকতাত আৰু ভাৰতীয় উদ্যোগীকৰণ প্ৰতিষ্ঠানৰ দ্বাৰা ৰূপায়িত। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ চূড়ান্ত খেলখন আজি ইংলেণ্ডৰ চেষ্টাৰ লেচ ষ্ট্ৰীটত অনুষ্ঠিত হ'ব। এলাইনী প্ৰতিযোগিতা সম্প্ৰতি 1-1 ব্যৱধানত অমীমাংসিত হৈ আছে। উত্তেজনাপূৰ্ণ হৈ পৰা এই শৃংখলাটোৰ আজিৰ খেলখনে প্ৰতিযোগিতাৰ ফলাফল নিৰ্ধাৰণ কৰিব। উল্লেখযোগ্য যে দুয়োটা দলৰ মাজত চাউদাম্পটনত অনুষ্ঠিত খেলখনত ভাৰতে জয়লাভ কৰাৰ পাছত লৰ্ডছত অনুষ্ঠিত দ্বিতীয়খন খেলত ইংলেণ্ডৰ দলটোৱে সমতা স্থাপন কৰে। বৰষুণে বিঘিনি ঘটোৱা এই খেলখনত ডাকৱৰ্থ লুইছ টাৰ্ণ পদ্ধতিৰ সহায়েৰে ফলাফল নিৰ্ধাৰণ কৰা হয়। এনে প্ৰতিকূল পৰিস্থিতিত পৰ্যবৰণ কৰিলেও ইংলেণ্ড ভ্ৰমণকালত সামগ্ৰিকভাৱে প্ৰদৰ্শন কৰা খেলৰ জৰিয়তে ভাৰতীয় দলটো সম্প্ৰতি আত্মবিশ্বাসী হৈ আছে। দুয়োটা দলৰ মাজত অনুষ্ঠিত T20 শৃংখলাটোত ভাৰতে 3-2 ব্যৱধানত জয়লাভ কৰে। আনহাতে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত প্ৰত্যাহ্বানপূৰ্ণ লক্ষ্য অতিক্ৰম কৰি বিজয় সাব্যস্ত কৰা ভাৰতীয় দলটো বৰ্ষা বিঘ্নিত দ্বিতীয়খন এদিনীয়াত প্ৰতিকূল পৰিস্থিতিৰ বাবে সামৰ্থ্য প্ৰদৰ্শনত ব্যৰ্থ হয়। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ বেটিং ফৰ্ম আৰু শেহতি খেলখনত মধ্যম স্থানত বেটিং কৰা খেলুৱৈসকলৰ প্ৰদৰ্শনৰ বিষয়টোৱে অনুৰাগীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ খেলখনত অধিনায়কগৰাকীয়ে পালন কৰিবলগীয়া ভূমিকা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। অপাৰেশ্যন সিন্দুৰকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ মাজতে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন আজি বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰা জগদীপ ধনখৰৰ সুস্বাস্থ্য কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰী ধনখৰৰ পৰিত্যাগ পত্ৰ গ্ৰহণ কৰি গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে। ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰচাৰ ভাৰতীয়ে বাতৰি কক্ষত কৃত্ৰিম বুদ্ধিমত্তা চালিত সমাধানৰ পাইলট প্ৰকল্প ৰূপায়ণ কৰিছে বুলি প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। বাংলাদেশৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ চূড়ান্ত খেলখন আজি ইংলেণ্ডৰ চেষ্টাৰ লেচ ষ্ট্ৰীটত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে হ'ল। নমস্কাৰ।